আকাশবাণী গুৱাহাটী মই অঞ্চলী বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ নতুন মন্ত্ৰীসভাত 71জনক অন্তৰ্ভুক্ত আৰু বক্তৃ বিতৰণৰ সম্ভাৱনা ৰাজনাথ সিং অমিত শ্বাহ নীতিন গাডকাৰী ডঃ এছ জয়শংকৰকে ধৰি 30গৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ এন ডি এৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীৰ মত প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলি সৰ্বানন্দ সোণোৱালৰ মন্তব্য ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদানৰ সুযোগ দিয়াৰ বাবে দলৰ নেতৃত্ব আৰু ৰাজ্যবাসীক পবিত্ৰ মাৰ্ঘেৰিটাৰ কৃতজ্ঞতা জ্ঞাপন আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ছয় ৰাণত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়। এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোডীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপত বাক্য পাঠ কৰায়। নতুন কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্যালয় আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰে। কালি 30গৰাকী কেবিনেট মন্ত্ৰী 5গৰাকী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰীকে ধৰি আৰু 37গৰাকী ৰাজ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং অমিত শ্বাহ নীতিন গাডকাৰী ড এছ জয়শংকৰ পীয়ুষ গোৱেল ধৰ্মেন্দ্ৰ প্ৰধান নিৰ্মলা সীতাৰমন আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তদুপৰি জ্যেষ্ঠ বিজেপি নেতা কিৰেণ ৰিজিজু প্ৰহ্লাদ যোশী গিৰিৰাজ সিং অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া ভূপেন্দ্ৰ যাদৱ গজেন্দ্ৰ সিং শেখাৱত অন্নপূৰ্ণা দেৱী হৰদীপ সিং পুৰী ড মনসুখ মাণ্ডাভিয়া জি কিষণ ৰেড্ডী পি আৰ পাটিল ডঃ বীৰেন্দ্ৰ কুমাৰ আৰু জয় ওৰাণে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মধ্যপ্ৰদেশৰ পূৰ্ব মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান হাৰিয়ানাৰ পূৰ্ব মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জে ডি এছৰ সাংসদ এইচ ডি কুমাৰস্বামী বিহাৰৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা এইচ এ এম দলৰ মুৰববী জিতেন ৰামমাঝি জে ডি ইউৰ সাংসদ ৰাজীৱ ৰঞ্জন সিং টি ডি পিৰ সাংসদ কেন্দ্ৰীয় ৰামমোহন নাইডু আৰু এল জে পিৰ ৰামবিলাসৰ নেতা চিৰাগ পাছোৱানে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ নেতা ৰাও ইন্দ্ৰজিৎ সিং ডঃ জিতেন্দ্ৰ সিং অৰ্জুন ৰাম মেঘৱাল তথা শিৱসেনাৰ প্ৰতাপ ৰাজ যাদৱ আৰু আৰ এল ডিৰ মুৰববী জয়ন্ত চৌধুৰীয়ে ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই শপতগ্ৰহণ অনুষ্ঠানত কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণীল বিক্ৰমসিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি ড মহম্মদ মনিজু ছিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমেদ আছিফ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জুগনাথ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টপডে অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ কংগ্ৰেছৰ নেতা মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নতুন কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি আজি সকলো মন্ত্ৰীকে তেওঁলোকৰ দপ্তৰসমূহ বিতৰণ কৰা হ'ব পাৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত কালি তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আজি ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ শপত লয়। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত দুয়োগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰি দেশৰ হকে সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈ শ্ৰীসোণোৱালে অসমবাসীৰ আশীৰ্বাদ হিৰত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ তেওঁ দৃঢ় সংকল্পবদ্ধ বুলি মত প্ৰকাশ কৰে। দেশক পুনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক কৃতজ্ঞতা জনায়। বিগত 10 বছৰত দেশত হোৱা অভূতপূৰ্ব উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি দেশবাসীৰ আস্থা আৰু বিশ্বাস অটুট আছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে অনাগত দিনবোৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ বাবে এন ডি এ চৰকাৰ বদ্ধপৰিকৰ। এই ক্ষেত্ৰত প্ৰতিগৰাকী মন্ত্ৰীয়ে উৎসৰ্গিত মনোভাৱেৰে দেশৰ বাবে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। ভাৰতে এতিয়া শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰাৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িব বুলিও তেওঁ কয়। একেদৰে শ্ৰীমাৰ্ঘেৰিটাই তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰীসভাত নতুনকৈ দায়িত্ব লাভ কৰা সাংসদগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ আগত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণত তেওঁক সুযোগ দিয়াৰ বাবে ৰাজ্যবাসী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজনৈতিক যাত্ৰাত সহযোগিতা আগবঢ়াই অহা মাতৃ পিতৃ পন্নী আৰু বন্ধুবৰ্গকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বতে দলে আগবঢ়াই কৰি অহা দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰাৰ দৰে নতুন দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰি যাব বুলি শ্ৰীমাৰ্ঘেৰিটাই প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এটা নৈশ ভোজৰ আয়োজন কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মইজু, ছিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমেদ আছিফ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জুগনাথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টাবগে অনুষ্ঠানত উপস্থিত থাকে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সকলোকে নতুন চৰকাৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ গ্ৰহণ কৰা তথা গণতন্ত্ৰৰ উদযাপনত অংশ লোৱাৰ বাবে ধন্যবাদ জনায়। শ্ৰীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ উপস্থিতিয়ে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু ভাৰত মহাসাগৰ খণ্ডৰ বাবে থকা সাগৰ দৃষ্টিভংগীক প্ৰমাণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ সেৱাৰ দৰে গধুৰ দায়িত্ব পালনত সফল হ'বৰ বাবে কামনা কৰে। ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা এছপিৰ নেতা প্ৰেম সিং তামাঙে আজি ছিক্কিমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। গেংটকৰ কালিজিৰ ষ্টেডিয়ামত বিয়লি 4 বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীতামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰাব। শ্ৰীতামাঙে এইবাৰ দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাৰ বিধানসভাৰ 32খন আসনৰ 31খনতে জয়লাভ কৰাৰ বিপৰীতে ছিক্কিম ডেমক্ৰেটিক ফ্ৰণ্টে 1খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে ওড়িশাত পৰহিলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনত আজি এই শপতগ্ৰহণ অনুষ্ঠান হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰী নিৰ্বাচন চূড়ান্ত নোহোৱাত এই অনুষ্ঠান বুধবাৰলৈ পিছুৱাই দিয়া হৈছে। দলটোৰ নেতা যতীন মহন্তি আৰু বিজয়পাল সিং তোমৰে কালি শপতগ্ৰহণ অনুষ্ঠান পিছুৱাই দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। নেতাদ্বয়ে সদৌ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবেই ৰাজ্যখনৰ শপতগ্ৰহণ অনুষ্ঠান দুদিন পিছুৱাই দিয়া হয়। ইফালে ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱক ওড়িশা বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিয়ে এটা বিবৃতি প্ৰকাশ কৰাৰ মতে সংসদীয় বৰ্ডে এই নেতা দুগৰাকীক ওড়িশা বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। কাইলৈ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইপিনে মুখ্যমন্ত্ৰী পদৰ বাবে সম্ভাৱ্য কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে সগৰীয়া সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাং, জ্যেষ্ঠ নেতা তথা সাংসদ ধৰ্মেন্দ্ৰ প্ৰধান, নৱনিৰ্বাচিত বিধায়ক ক্ৰমে সৌৰভ পূজাৰী, মোহন চৰণ মাঝি আৰু জম্মু কাশ্মীৰ প্ৰাক্তন উপ ৰাজ্যপাল তথা নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক গিৰীশ চন্দ্ৰ মুৰ্মু। উল্লেখযোগ্য যে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰীগৰাকীক ভূমিপুত্ৰ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। বিজেপিয়ে ওড়িশা বিধানসভা নিৰ্বাচনত মুঠ 147খন আসনৰ ভিতৰত 78খনৰ বিজয় সাব্যস্ত কৰে আৰু বিজেপিয়ে 51খন, কংগ্ৰেছে 14খন আৰু অন্যান্য দলে 4খন আসন লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্ক আৰু সংযোগ স্থাপনৰ বাবে আহান জনায়। শ্ৰীমোদীয়ে তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানৰ পাছত যোৱা নিশা ৰাষ্ট্ৰপতি ভৱনত চুবুৰীয়া ৰাষ্ট্ৰ তথা ভাৰত মহাসাগৰ খণ্ডৰ নেতাসকলক সাক্ষাৎ কৰি এনেদৰে কয়। অনুষ্ঠানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে চুবুৰীয়া প্ৰথম নীতি আৰু সাগৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গোলকীয় দক্ষিণৰ কণ্ঠ সুদৃঢ় কৰি যাব। আৰু বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে শপতগ্ৰহণ অনুষ্ঠানত এই নেতাসকলৰ অংশগ্ৰহণে চুবুৰীয়া দেশৰ সৈতে ভাৰতৰ বন্ধুত্ব আৰু সহযোগিতাৰ গভীৰ সম্পৰ্ককে প্ৰতিফলিত কৰিছে। ইফালে শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এনডিএ নেতাসকলৰ সৈতে নিজৰ চৰকাৰী বাসভৱনত তালমিলত মিলিত হৈ শ্ৰীমোদীয়ে পৰৱৰ্তী চৰকাৰৰ কাৰ্যকলাপ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীমোদীয়ে নৱনিৰ্বাচিত তথা মন্ত্ৰীসভাত স্থান লাভ কৰা সাংসদসকলক অভিনন্দন জনাই তেওঁলোকক প্ৰত্যেককে 100 দিনৰ কৰ্মসূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা শীতজসকলৰ কাইলৈ 67সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। এই উপলক্ষে ডিঙ্গিৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 2023 আৰু 2024 বৰ্ষৰ শীতজসকলৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2023 বৰ্ষৰ বাবে নন্দলাল উপাধ্যায় কৃষক বঁটা বাক্সা জিলাৰ উত্তৰাঞ্চলিক জেনেৰেল পাগলাদিয়া ডাংবান্ধ কমিটিক প্ৰদান কৰা হ'ব। জম্মু কাশ্মীৰৰ ৰিয়েচি জিলাৰ তিৰিয়াত গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত 10 তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 33 আহত হয়। বাছখন শিৱখোৱাৰী পবিত্ৰ গুহা দৰ্শন কৰি কাটৰা অভিমুখে গৈ আছিল। ৰিয়েচিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শৰ্মাই কৈছে যে বাছখনৰ চালকজনৰ গাত গুলি লগাৰ ফলত বাছখন নিয়ন্ত্ৰণহীন হৈ পৰে। আহত লোকসকলক তিৰিয়াত ৰিয়েচি আৰু জম্মুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাক সঘনে পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে আহত লোকসকলৰ সকলো ধৰণৰ চিকিৎসা আৰু সাহায্য নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই ঘটনাত শোক প্ৰকাশ কৰি কয় যে এয়া হৈছে মানৱতাৰ বিৰুদ্ধে এটা অপৰাধ। ৰাষ্ট্ৰপতিগৰাকীয়ে আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে কয় যে দেশ নিহতসকলৰ পৰিয়ালৰ সৈতে আছে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এই আক্ৰমণত গৰিহণা দিয়ে। তেওঁ জম্মু কাশ্মীৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 7:45 চলন্তিকত নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী গোটৰ বিশেষ চৰকাৰী অধিবক্তা মাখন ফুকনৰ সৈতে হোৱা এটি কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আগ ধৰিব হেমন্ত বৰাই। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত কালি ভাৰতে পাকিস্তানক 6 পৰাস্ত কৰে। নিউয়ৰ্কৰ নাছাও কাউণ্টিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমতে ধৰি 19 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 119 সংগ্ৰহ কৰে। পাকিস্তানৰ হাৰিছ ৰৌফ আৰু নাছিম শ্বাহে 3 আৰু মহম্মদ আমিৰে 2 উইকেট দখল কৰে। পাকিস্তানে 120 লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত কেৱল 113 কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ বুমৰাহে 3, হাৰ্দিক পাণ্ডিয়াই 2, অক্ষৰ পেটেল আৰু অৰিজিত সিঙে 1 উইকেট দখল কৰে। বুমৰাহক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি বাংলাদেশ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 আৰম্ভ হ'ব। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ইভা মহন্তই। এনডি সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁ শপত বাক্য পাঠ কৰোৱায়। গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতে এই বাতৰিটো মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিকখন কাকতে 71 সতীৰ্থসহ মোদীৰ শপত শীৰ্ষক শিৰোনামেৰে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমিৰ কাকতে মোদী 3.0 ঐতিহাসিক শপত শিৰোনামেৰে একেটা বাতৰিত প্ৰথম পৃষ্ঠাত স্থান দিছে। একেৰাহে তৃতীয়বাৰ ৰাজকীয় অভিষেক মোদীৰ শীৰ্ষক শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমৰ প্ৰতিদিন কাকতে 72 মোদী মন্ত্ৰীসভাৰ শপত শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন তৃতীয়টো কাৰ্যকালৰ NDA চৰকাৰত অসমৰ পৰা 2 প্ৰতিনিধিয়ে স্থান লাভ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে কেবিনেট মন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালৰ চমক ৰাজ্যিক মন্ত্ৰীৰূপে পবিত্ৰ চমক শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে সোণোৱাল আৰু মাৰ্ঘেৰিটা মোদীৰ 3.0 মন্ত্ৰীসভাত অন্তৰ্ভুক্ত শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিত কেবিনেট মন্ত্ৰী সোণোৱাল ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ললে পবিত্ৰ শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্ব হিচাপে প্ৰকাশ কৰিছে। শপত গ্ৰহণৰ পূৰ্বে আয়োজিত এখন চাহমেলত মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰীসকলক একাধিক নিৰ্দেশনা প্ৰদান কৰে। নতুন মন্ত্ৰীসভাৰ পৰা কি প্ৰত্যাশা চাহমেলত জনাই দিলে মোদীয়ে শীৰ্ষক শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰথমগৰাকী মহিলা মুছলমান বিধায়ক হিচাপে ওড়িশা বিধানসভালৈ নিৰ্বাচিত হৈ 32 ছফিয়া ফিৰদৌছে ৰচিলে ইতিহাস। আমাৰ অসম কাকতে এই বাতৰিটোক চেংগিনৰ ফিৰদৌছৰ ৰাজনৈতিক যাত্ৰাত ভাৰতীয় নাৰীৰ উত্থানৰ কাহিনী শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। উত্তৰ পূব যোৰহাট ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ খেলুৱৈ তথা ৰেফাৰী অমৰ বৰাৰ কালি নিজৰ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 67। প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ, নতুন মন্ত্ৰীসভাত 71 অন্তৰ্ভুক্ত আৰু বাৰ্তা বিতৰণৰ সম্ভাৱনা। ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, ডঃ এছ জয়শংকৰকে ধৰি 30 কেবিনেট মন্ত্ৰীৰ দায়িত্ব। এনডিএৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীৰ মত প্ৰকাশ। আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত 6 পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়।